Iya, Akashvani. বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ আৰু মোৰ সৈতে আছে পৰিস্মিতা দিহিঙীয়া। এতিয়া প্ৰধান বাতৰিসমূহত আছে, অপাৰেশ্যন সিন্ধুৰ সন্দৰ্ভত ভাৰতৰ কূটনৈতিক কাৰ্যসূচীৰ অংশ হিচাপে বিদেশলৈ যাবলগীয়া 7টা সৰ্বদলীয় প্ৰতিনিধিমণ্ডলৰ প্ৰথমটো গোট আজি ৰাওনা হ'ব। গৃহ মন্ত্ৰালয়ে 2026 বৰ্ষৰ পদ্ম সন্মানসমূহৰ বাবে 31 জুলাই পৰ্যন্ত মনোনয়ন দাখিল কৰিবলৈ আহ্বান জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফেডাৰেল ৰিপাব্লিক অব জাৰ্মানীৰ চেঞ্চেলৰ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ বাবে ফ্ৰেডৰিক মাৰ্জক শুভেচ্ছা জ্ঞাপন কৰিছে। ৰাছিয়া আৰু ইউক্ৰেইনে যুদ্ধবিৰতি তথা যুদ্ধৰ সম্ভাৱ্য অৱসানৰ বাবে প্ৰত্যক্ষ আলোচনা আৰম্ভ কৰিব বুলি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ঘোষণা কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ৰাজস্থান ৰয়েলছে চেন্নাই ছুপাৰ কিংছক 6 উইকেটত পৰাস্ত কৰে। অপাৰেশ্যন সিন্ধুৰ সন্দৰ্ভত ভাৰতৰ কূটনৈতিক কাৰ্যসূচীৰ অংশ হিচাপে বিদেশলৈ যাবলগীয়া 7টা সৰ্বদলীয় প্ৰতিনিধিমণ্ডলৰ প্ৰথমটো গোট আজি ৰাওনা হ'ব। শিৱসেনাৰ সাংসদ শ্ৰীকান্ত সিন্ধেৰ নেতৃত্বত প্ৰথমটো দলে সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰ, লাইবেৰিয়া, ডেমক্ৰেটিক ৰিপাব্লিক অব কংগো আৰু চিয়েৰা লিয়ন ভ্ৰমণ কৰিব। জে ডি ইউৰ সাংসদ সঞ্জয় কুমাৰ ঝা আৰু ডি এম কেৰ সাংসদ কানিমুঝি কৰুণানিধিৰ নেতৃত্বত আন এটা দল কাইলৈ ৰাওনা হ'ব। সঞ্জয় ঝাৰ নেতৃত্বত প্ৰতিনিধি দলটোৱে ইণ্ডোনেছিয়া, মালয়েছিয়া, কোৰিয়া, জাপান আৰু ছিংগাপুৰ ভ্ৰমণ কৰাৰ বিপৰীতে কানিমুঝিৰ নেতৃত্বৰ দলটোৱে স্পেইন, গ্ৰীচ, শ্লোভেনিয়া, লাটভিয়া আৰু ৰাছিয়া ভ্ৰমণ কৰিব। 10 দিনীয়া এই ভ্ৰমণকালত ভাৰতৰ প্ৰতিনিধিসকলে সকলো ধৰণৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত সমগ্ৰ দেশৰ সহমতৰ বিষয়ে বিশ্বক অৱগত কৰিব। ইয়াৰ জৰিয়তে তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ক ভাৰতৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ শক্তিশালী বাৰ্তাও প্ৰেৰণ কৰিব। বিদেশ সচিব বিক্ৰম মিশ্ৰে কালি নতুন দিল্লীৰ সংসদ ভৱনত তিনিওটা প্ৰতিনিধি দলৰ সদস্যসকলৰ বিষয়ে অৱগত কৰে। গৃহ মন্ত্ৰালয়ে 2026 বৰ্ষৰ পদ্ম সন্মানসমূহৰ বাবে মনোনয়ন আহ্বান কৰিছে। এই সন্মানসমূহৰ বাবে ৰাষ্ট্ৰীয় পুৰস্কাৰ পৰ্টেলৰ জৰিয়তে অহা 31 জুলাই পৰ্যন্ত মনোনয়ন দাখিল কৰিব পৰা যাব। ৰাষ্ট্ৰীয় পুৰস্কাৰ পৰ্টেলত উপলব্ধ আৰ্হিত ভিন ভিন ক্ষেত্ৰৰ মনোনীত ব্যক্তিৰ অভূতপূৰ্ব সাফল্যৰ স্পষ্ট বৰ্ণনাত্মক প্ৰশংসাসহ সবিশেষ বিৱৰণ মনোনয়নত সন্নিৱিষ্ট কৰিব লাগিব বুলি মন্ত্ৰালয়ে এটা বিবৃতিযোগে প্ৰকাশ কৰিছে। পদ্মবিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী দেশৰ সৰ্বোচ্চ অসামৰিক সন্মানসমূহৰ অন্যতম। 1954 চনত প্ৰৱৰ্তন কৰা এই সন্মানসমূহ প্ৰতিবছৰে গণৰাজ্য দিৱসত ঘোষণা কৰা হয়। কলা, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া, চিকিৎসা, সমাজসেৱা, বিজ্ঞান আৰু অভিযান্ত্ৰিক, ৰাজহুৱা পৰিক্ৰমা, অসামৰিক সেৱা, বাণিজ্য আৰু উদ্যোগকে ধৰি বিভিন্ন ক্ষেত্ৰত লাভ কৰা উল্লেখনীয় সাফল্যৰ সন্মানস্বৰূপে এই বঁটা প্ৰদান কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফেডাৰেল ৰিপাব্লিক অব জাৰ্মানীৰ চেঞ্চেলৰ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ বাবে ফ্ৰেডৰিক মাৰ্জক শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীমোদীয়ে কয় যে তেওঁ চেঞ্চেলৰ ফ্ৰেডৰিক মাৰ্জৰ সৈতে টেলিফোনেৰে কথা পাতে আৰু তেওঁৰ নতুন কাৰ্যকালৰ বাবে তেওঁক অভিনন্দন জনায়। এই বাৰ্তালাপৰ সময়ত ভাৰত আৰু জাৰ্মানীৰ মাজৰ কৌশলগত অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়েও দুয়োগৰাকীয়ে পুনৰ নিশ্চিতি প্ৰদান কৰে। তেওঁলোকে আঞ্চলিক আৰু বিশ্ব উন্নয়নৰ বিভিন্ন দিশ সন্দৰ্ভতো মত বিনিময় কৰে। বিশ্বৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে দুয়োখন দেশে একত্ৰিতভাৱে থিয় দি আছে বুলিও তেওঁ লগতে প্ৰকাশ কৰে। বৈদেশিক মন্ত্ৰালয়ে প্ৰকাশ কৰা এখন বিজ্ঞপ্তি অনুসৰি বিগত 25 বছৰত ভাৰত আৰু জাৰ্মানীৰ মাজৰ কৌশলগত সহযোগিতাৰ অভূতপূৰ্ব অগ্ৰগতি সন্দৰ্ভত আলোকপাত কৰি দুয়োগৰাকী নেতাই বাণিজ্য আৰু বিনিয়োগ, প্ৰতিৰক্ষা আৰু সুৰক্ষা তথা উদ্ভাৱন আৰু প্ৰযুক্তিকে ধৰি বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে সহযোগিতাৰে কাম কৰি যাবলৈ সন্মতি প্ৰকাশ কৰে। জাৰ্মানীত বাস কৰা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ ইতিবাচক অৰিহণাৰ বিষয়েও তেওঁলোকে আলোচনা কৰে। দুয়োগৰাকী নেতাই পাৰস্পৰিক স্বাৰ্থজড়িত বিভিন্ন আঞ্চলিক আৰু গোলকীয় বিষয় সন্দৰ্ভতো মত বিনিময় কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে চেঞ্চেলৰ মাৰ্জক ভাৰত ভ্ৰমণৰ বাবেও আমন্ত্ৰণ জনায়। ভাৰতীয় খাদ্য সুৰক্ষা আৰু মান প্ৰাধিকৰণে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক ফল পকোৱাৰ উদ্দেশ্যে অনুঘটক আৰু কৃত্ৰিম ৰং অথবা মমৰ ব্যৱহাৰ বন্ধ কৰাৰ বাবে নিৰীক্ষণ ত্বৰান্বিত কৰিবলৈ আৰু বিশেষ অভিযান চলাবলৈ আহ্বান জনাইছে। প্ৰাধিকৰণে এখন জাননীযোগে ফল পকাবৰ বাবে ব্যৱহাৰ কৰা কেলছিয়াম কাৰ্বাইডৰ দৰে অনুঘটকসমূহৰ অবৈধ ব্যৱহাৰ বন্ধ কৰিবলৈ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ খাদ্য সুৰক্ষা আয়ুক্তৰ লগতে ভাৰতীয় খাদ্য সুৰক্ষা আৰু মান প্ৰাধিকৰণৰ আঞ্চলিক সঞ্চালকসকলক ফলৰ পাইকাৰী আৰু খুচুৰা বজাৰৰ ওপৰত সূক্ষ্ম দৃষ্টি ৰাখিবলৈ নিৰ্দেশ দিছে। প্ৰাধিকৰণে লগতে ফল পকোৱাৰ নিৰাপদ প্ৰক্ৰিয়া মানি চলিবলৈ ব্যৱসায়ীসকলৰ প্ৰতিও আহ্বান জনাইছে। নিৰ্ধাৰিত মান উলংঘা কৰাসকলৰ বিৰুদ্ধে 2006 চনৰ খাদ্য সুৰক্ষা আৰু মান আইনৰ অধীনত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও প্ৰাধিকৰণে সকীয়াই দিছে।
ৰাছিয়া আৰু ইউক্ৰেইনে যুদ্ধবিৰতি তথা যুদ্ধৰ সম্ভাৱ্য অৱসানৰ বাবে প্ৰত্যক্ষ আলোচনা আৰম্ভ কৰিব বুলি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ঘোষণা কৰিছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সৈতে দুঘণ্টাজোৰা টেলিফোনিক বাৰ্তালাপৰ পাছতে ট্ৰাম্পে এই কথা ঘোষণা কৰিছে। শ্ৰীট্ৰাম্পে কয় যে তেওঁলোকৰ মাজৰ এই আলোচনা ইতিবাচক আছিল আৰু আলোচনাৰ বাবে দুয়োপক্ষ সাজু। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীট্ৰাম্পে দুয়োখন দেশে আলোচনাৰ বিষয়টো নিজে আগবঢ়াই নিব বুলি প্ৰকাশ কৰে। যুদ্ধৰ পাছত আমেৰিকাৰ সৈতে গুৰুত্বপূৰ্ণ বাণিজ্য চুক্তি কৰিবলৈ ৰাছিয়া আগ্ৰহী বুলিও তেওঁ লগতে প্ৰকাশ কৰে। তেওঁ কয় যে ইয়াৰ ফলত বৃহৎ পৰিমাণৰ নিয়োগ আৰু সম্পদৰ সৃষ্টি হ'ব। এই টেলিফোনিক বাৰ্তালাপৰ পাছত ট্ৰাম্পে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কি, ইউৰোপীয় সংঘৰ নেতা আৰু অন্যান্যসকলকে ধৰি বিশ্বৰ শীৰ্ষ নেতাসকলক এই বিষয়ে অৱগত কৰে। নৱনিৰ্বাচিত পোপ লিঅ' চতুৰ্দশ নেতৃত্বাধীন ভেটিকানে এই আলোচনাৰ আয়োজন কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। ইপিনে পুটিনে নিশ্চিতি প্ৰদান কৰি কৈছে যে সম্ভাৱ্য শান্তি চুক্তিৰ বাবে ইউক্ৰেইনৰ সৈতে কাম কৰিবলৈ মস্কো সাজু হৈ আছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে দুয়োখন দেশৰ মাজত সংঘাত চলি থকাৰ সময়তে শান্তিৰ কাৰ্যকৰী পথসমূহ চিনাক্তকৰণৰ প্ৰয়োজন সন্দৰ্ভত আলোকপাত কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে দেশখনৰ বাবে 17,500 কোটি ডলাৰৰ গোল্ডেন ড'ম ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা কবচ নিৰ্মাণৰ কথা ঘোষণা কৰিছে। চীন আৰু ৰাছিয়াৰ সম্ভাৱ্য ভাবুকি প্ৰতিহত কৰাৰ লক্ষ্যৰে এই অভিলাষী প্ৰকল্প আৰম্ভ কৰা হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ বাহিনীৰ জেনেৰেল মাইকেল গুৱেটলিনক এই প্ৰকল্পৰ মুৰববী হিচাপে নিযুক্তি দিয়া হৈছে। হোৱাইট হাউছত যোৱা নিশা এখন সংবাদমেলত ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় যে গোল্ডেন ড'মে মহাকাশ অথবা অন্য ৰাষ্ট্ৰৰ পৰা নিক্ষেপ কৰা ক্ষেপণাস্ত্ৰকে ধৰি দীৰ্ঘ দূৰত্বৰ ক্ষেপণাস্ত্ৰসমূহৰ পৰা দেশখনক সুৰক্ষা প্ৰদান কৰিব। ইজৰাইলৰ লৌহ ড'মৰ দ্বাৰা অনুপ্ৰাণিত হৈ এই পদক্ষেপ লোৱা হৈছে যদিও এই সুৰক্ষা ব্যৱস্থা ইজৰাইলতকৈ বৃহৎ পৰিসৰত গঢ়ি তোলা হ'ব বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে। গোল্ডেন ড'মৰ জৰিয়তে আক্ৰমণৰ বাবে অহা ক্ষেপণাস্ত্ৰসমূহ চিনাক্ত কৰি ইয়াক প্ৰতিহত কৰাৰ বাবে শতাধিক উপগ্ৰহ স্থাপন কৰিব পৰা যাব। শ্ৰীট্ৰাম্পে কয় যে এই প্ৰকল্প 2029 চনৰ জানুৱাৰীত তেওঁৰ কাৰ্যকাল অন্ত পৰালৈকে সম্পূৰ্ণ কৰা হ'ব। অৱশ্যে ঔদ্যোগিক বিশেষজ্ঞসকল এই নিৰ্ধাৰিত সময়সীমা আৰু প্ৰকল্প ব্যয়ক লৈ নিশ্চিত নহয় বুলিও তেওঁ প্ৰকাশ কৰে। কানাডায়ো এই প্ৰকল্পত যোগদান কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে উল্লেখ কৰে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ৰাজস্থান ৰয়েলছে চেন্নাই ছুপাৰ কিংছক 6 উইকেটত পৰাস্ত কৰে। ৰাজস্থান ৰয়েলছে 188 ৰাণৰ লক্ষ্যৰে খেল আৰম্ভ কৰি 17 অভাৰ এটা বলতে 4টা উইকেটৰ বিনিময়ত নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। দলৰ হৈ বৈভৱ সূৰ্যবংশীয়ে সৰ্বাধিক 57 আৰু সঞ্জু ছেমছনে 41 ৰাণ কৰে। চেন্নাইৰ হৈ ৰবিচন্দ্ৰন অশ্বিনে 2টাকৈ উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ৰাজস্থানে টছত জিকি চেন্নাইক বেট ধৰাৰ বাবে আমন্ত্ৰণ জনায়। চেন্নাইয়ে নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 187 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ আয়ুষ মাহাত্ৰেই 43 ৰাণ কৰে। ৰাজস্থান ৰয়েলছৰ য়ুধবীৰ সিং সাৰাক আৰু আকাশ মাধৱালে 3টাকৈ উইকেট দখল কৰে। আকাশ মাধৱালক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। প্ৰতিযোগিতাত আজি মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত মুম্বাই ইণ্ডিয়ানছ দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। জাৰ্মানীৰ ছোলত চলি থকা আই এছ এছ এফ জুনিয়ৰ বিশ্বকাপত ভাৰতৰ আদ্ৰিয়ান কৰ্মকাৰে 50 মিটাৰ ৰাইফল প্ৰোন শিতানত ৰূপৰ পদক অৰ্জন কৰি দেশৰ হৈ পদক লাভৰ অভিযান আৰম্ভ কৰিছে। 20 বছৰীয়া খেলুৱৈগৰাকীয়ে কালি 626.7 পইণ্টেৰে দ্বিতীয় স্থান লাভ কৰে। এই শিতানত ছুইডেনৰ জেছপাৰ জোহানছনে ভাৰতীয় খেলুৱৈগৰাকীতকৈ মাত্ৰ 0.3 পইণ্ট অধিক লাভ কৰি সোণৰ পদক অৰ্জন কৰে। এই শিতানত আদ্ৰিয়ানৰ প্ৰদৰ্শনে ৰাষ্ট্ৰীয় জুনিয়ৰৰ নতুন অভিলেখ গঢ়িবলৈ সমৰ্থ হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আগৰবাৰ পঢ়ি দিছো। অপাৰেচন সিন্দুৰ সন্দৰ্ভত ভাৰতৰ কূটনৈতিক কাৰ্যসূচীৰ অংশ হিচাপে বিদেশলৈ যাবলগীয়া 7টা সৰ্বদলীয় প্ৰতিনিধিমণ্ডলৰ প্ৰথমটো গোট আজি ৰাওনা হ'ব। গৃহ মন্ত্ৰালয়ে 2026 বৰ্ষৰ পদ্ম সন্মানসমূহৰ বাবে 31 জুলাই পৰ্যন্ত মনোনয়ন দাখিল কৰিবলৈ আহ্বান জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফেডাৰেল ৰিপাব্লিক অব জাৰ্মানীৰ চেঞ্চেলৰ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ বাবে ফ্ৰেডৰিক মাৰ্জক শুভেচ্ছা জ্ঞাপন কৰিছে। ৰাছিয়া আৰু ইউক্ৰেইনে যুদ্ধবিৰতি তথা যুদ্ধৰ সম্ভাৱ্য অৱসানৰ বাবে প্ৰত্যক্ষ আলোচনা আৰম্ভ কৰিব বুলি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ঘোষণা কৰিছে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ৰাজস্থান ৰয়েলছে চেন্নাই ছুপাৰ কিংছক 6 উইকেটত পৰাস্ত কৰে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।